এয়া আকাশবাণী। এতিয়াৰ বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস আৰু মোৰ সৈতে আছে পৱন কুমাৰ বৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে আলোচনাৰ পাছত কয় যে তেওঁলোকে দুয়োখন দেশৰ প্ৰগতি আৰু সমৃদ্ধি সুনিশ্চিত কৰাৰ বাবে কাম কৰি যাব। প্ৰধানমন্ত্ৰীৰ দুদিনীয়া আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ আজি সামৰণি পৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে অভিযান চলাই সকলো সন্ত্ৰাসবাদীক সম্পূৰ্ণৰূপে ধবংস কৰিবলৈ নৰেন্দ্ৰ মোদী চৰকাৰ সংকল্পবদ্ধ। উচ্চতম ন্যায়ালয়ে ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়াৰ বিৰুদ্ধে ৰুজু হোৱা কেইবাটাও গোচৰ সন্দৰ্ভত অভিযুক্তগৰাকীৰ ভাষ্য শুনাৰ বাবে সন্মতি প্ৰকাশ কৰিছে। আৰু কিছু সময়ৰ পাছতে উত্তৰাখণ্ডত অনুষ্ঠিত 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ছাৰ্ভিচেছে 68টা সোণৰ পদকেৰে সমাৰোহত 5ম বাৰৰ বাবে শীৰ্ষ স্থান অধিকাৰ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ সামৰি ভাৰতলৈ উভতি আহে। এই ভ্ৰমণৰ পূৰ্বে শ্ৰীমোদীয়ে 3দিনীয়া কাৰ্যসূচীৰে ফ্ৰান্স ভ্ৰমণ কৰে। যোৱা 10 ফেব্ৰুৱাৰীত তেওঁৰ এই যাত্ৰা আৰম্ভ হৈছিল। আজি উভতনি যাত্ৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ৱাশ্বিংটন ডিচিৰ হোৱাইট হাউচত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক সাক্ষাৎ কৰে। সাক্ষাৎকালত প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ ট্ৰাম্পৰ সৈতে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ কৌশলগত সহযোগিতাক আগুৱাই লৈ যাব। তেওঁ কয় যে শ্ৰীট্ৰাম্পে উভয় দেশৰ মাজৰ সম্পৰ্কক সৰ্বাত্মক পৰ্যায়লৈ উন্নীত কৰাৰ ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াইছে। প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত টেক্সাছৰ হাউদি মোদী আৰু গুজৰাটৰ নমস্তে ট্ৰাম্প অনুষ্ঠানৰ বিষয়ে স্মৰণ কৰে। তেওঁ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত লাভ কৰা ঐতিহাসিক বিজয়ৰ বাবে ডনাল্ড ট্ৰাম্পক অভিনন্দন জ্ঞাপন কৰে। শ্ৰীমোদীয়ে কয় যে তেওঁলোকে দুয়োখন দেশৰ প্ৰগতি আৰু সমৃদ্ধি সুনিশ্চিত কৰাৰ বাবে কাম কৰি যাব। বৰ্তমানৰ সময় যুদ্ধৰ সময় নহয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সকলো বিষয় কূটনৈতিকভাৱে সমাধান কৰা উচিত। ৰাষ্ট্ৰপতি ট্ৰাম্পে শান্তি ঘূৰাই অনাৰ বাবে পদক্ষেপ লোৱাক লৈ শ্ৰীমোদীয়ে সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে বিশ্বই এই ক্ষেত্ৰত ভাৰতৰ নিৰপেক্ষ ৰাষ্ট্ৰ বুলি গণ্য কৰে যদিও ভাৰত নিৰপেক্ষ নহয়, বৰঞ্চ সদায় শান্তিৰ পক্ষত থিয় দি অহা এখন ৰাষ্ট্ৰহে। সাক্ষাৎকালত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে শ্ৰীমোদীক তেওঁৰ পুৰণি বন্ধু আৰু এগৰাকী মহান নেতা বুলি আখ্যা দিয়ে। কেন্দ্ৰীয় বিদেশ সচিব বিক্ৰম মিশ্ৰীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ দ্বিতীয়টো কাৰ্যকালৰ আৰম্ভণিৰ 3 সপ্তাহৰ ভিতৰতে প্ৰধানমন্ত্ৰীয়ে দেশখন ভ্ৰমণ কৰাটোক দুয়োখন দেশৰ মাজৰ সম্পৰ্কক নেতা দুগৰাকীয়ে অগ্ৰাধিকাৰ দিয়াৰ পৰিচায়ক বুলি অভিহিত কৰিছে। ৱাশ্বিংটন ডিচিত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক সচিবগৰাকীয়ে কয় যে শ্ৰীমোদীৰ এই ভ্ৰমণৰ সময়ছোৱাত দেশ দুখনৰ মাজৰ প্ৰতিৰক্ষা, বাণিজ্য, অৰ্থনৈতিক সহযোগিতা, প্ৰযুক্তি আদিকে ধৰি ভালেমান বিষয়ক লৈ পাৰস্পৰিক সহযোগিতাৰ বিষয়ে আলোচনা কৰা হয়। তদুপৰি নেতা দুগৰাকীয়ে উভয় পক্ষ উপকৃত হ'ব পৰাকৈ ভিন ভিন খণ্ডক সামৰি দ্বিপাক্ষিক বাণিজ্যিক চুক্তিত উপনীত হ'ব পৰাকৈ চলিত বছৰটোৰ শৰৎকালৰ ভিতৰতে আলোচনা আৰম্ভ কৰাৰ বিষয়ে ঘোষণা কৰে বুলি তেওঁ জানিবলৈ দিয়ে। শ্ৰীমিশ্ৰীয়ে লগতে কয় যে প্ৰতিৰক্ষাৰ দিশতো দুয়োখন দেশৰ মাজৰ পাৰস্পৰিক সহযোগিতা সন্দৰ্ভত নেতা দুগৰাকীয়ে গুৰুত্ব সহকাৰে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুলৱামাৰ আক্ৰমণত প্ৰাণ হেৰুওৱা জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে জোৱানসকলৰ ত্যাগ আৰু দেশৰ প্ৰতি আগবঢ়োৱা সমৰ্পণৰ কথা আহিবলগীয়া প্ৰজন্মই কেতিয়াও নাপাহৰে। উল্লেখযোগ্য যে পুলৱামাত সংঘটিত আক্ৰমণৰ ঘটনাৰ আজি 6 বছৰ সম্পূৰ্ণ হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে অভিযান চলাই সকলো সন্ত্ৰাসবাদীক সম্পূৰ্ণৰূপে ধবংস কৰিবলৈ নৰেন্দ্ৰ মোদী চৰকাৰ সংকল্পবদ্ধ। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে পুলৱামা আক্ৰমণত প্ৰাণ হেৰুওৱা সেনা জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জনায়। তেওঁ কয় যে সন্ত্ৰাসবাদ হৈছে মানৱ জাতিৰ সবাতোকৈ ডাঙৰ শত্ৰু আৰু সমগ্ৰ বিশ্বই ইয়াৰ বিৰুদ্ধে একগোট হৈ থিয় দিছে। তেওঁ লগতে কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে NDA চৰকাৰে শূন্য সহনশীলতাৰে কাম কৰি আছে। প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত চেহগালে মহাকুম্ভমেলাৰ বা বাতৰি প্ৰচাৰ কৰা কুম্ভবাণী কেন্দ্ৰই সত্য আৰু নিৰ্ভৰযোগ্য তথ্য প্ৰদান কৰাৰ ক্ষেত্ৰত থকা প্ৰচাৰ ভাৰতীৰ উদ্দেশ্যক প্ৰতিফলিত কৰিছে বুলি প্ৰকাশ কৰিছে। প্ৰয়াগৰাজৰ কুম্ভবাণী ৰেডিঅ' কেন্দ্ৰত কালি আয়োজিত এটা অনুষ্ঠানত ভাষণ দি শ্ৰীচেহগালে এই কথা প্ৰকাশ কৰে। তেওঁ কুম্ভবাণী কেন্দ্ৰৰ কাম কাজৰ শলাগ লয় আৰু কয় যে মহাকুম্ভমেলাৰ বিষয়ে পোনপটীয়াকৈ প্ৰচাৰ কৰাৰ ক্ষেত্ৰত ই এটা গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। শ্ৰীচেহগালে ছেক্টৰ 4ৰ নেনী এৰিয়েল সংগমত স্থাপন কৰা আকাশবাণী আৰু দূৰদৰ্শন কেন্দ্ৰৰ ষ্টুডিঅসমূহো নিৰীক্ষণ কৰে। এই ষ্টুডিঅসমূহৰ কাম কাজৰ পৰ্যালোচনা কৰাৰ লগতে মহাকুম্ভমেলাৰ বিভিন্ন দিশৰ পুংখানুপুংখ প্ৰচাৰ নিশ্চিত কৰাত তেওঁ গুৰুত্ব আৰোপ কৰে। অধ্যক্ষগৰাকীয়ে প্ৰচাৰ ভাৰতীয়ে আকাশবাণী, কুম্ভবাণী, দূৰদৰ্শন আৰু ৱেবছ অ' টি টি মাধ্যমেৰে প্ৰায় 75ৰ পৰা 100 কোটি লোকক সামৰি লৈছে বুলি প্ৰকাশ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক পৱন কুমাৰ বৰাৰ পৰা।
উচ্চতম ন্যায়ালয়ে ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়াৰ সামাজিক মাধ্যম ইউটিউবযোগে আগবঢ়োৱা কিছু বিতৰ্কিত মন্তব্যৰ কেইবাটাও গোচৰ সন্দৰ্ভত অভিযুক্তগৰাকীৰ ভাষ্য শুনাৰ বাবে সন্মতি প্ৰকাশ কৰিছে। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰ বিচাৰপীঠে এলাহাবাদিয়াৰ অধিবক্তাই দাখিল কৰা প্ৰতিবেদনসমূহ কিছুদিনৰ ভিতৰতে বিবেচনা কৰিব বুলি জানিবলৈ দিয়ে। একেটা বিষয়তে আন এজন অভিযুক্ত কমেডিয়ান সময় ৰাইনাক পৰৱৰ্তী 5 দিনৰ ভিতৰত মহাৰাষ্ট্ৰ চাইবাৰ বিভাগ আৰু মহাৰাষ্ট্ৰ পুলিচে আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে। ব্ৰিক্ছ দেশসমূহে আমেৰিকান ডলাৰৰ প্ৰতিদ্বন্দ্বী হিচাপে নতুন মুদ্ৰা প্ৰচলনৰ পৰিকল্পনা কৰি থকা বিষয়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সমালোচনা কৰাৰ লগতে এনে কৰিলে ব্ৰিক্ছ গোটটোৰ মৃত্যু হ'ব বুলি সকীয়াই দিয়ে। এই পৰিকল্পনাৰ সৈতে আগবঢ়োৱা দেশসমূহৰ ওপৰত 100% শুল্ক আৰোপ কৰিব বুলি ট্ৰাম্পে ভাবুকি প্ৰদান কৰে। আন দেশসমূহে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামগ্ৰীৰ ওপৰত আৰোপ কৰা শুল্কৰ সৈতে মিলা নতুন শুল্কৰ প্ৰস্তাৱ দিবলৈ নিৰ্দেশ দিয়া এখন স্মাৰকপত্ৰত স্বাক্ষৰ কৰাৰ পিছতেই ট্ৰাম্পে এই মন্তব্য প্ৰদান কৰে। ট্ৰাম্পে লগতে উল্লেখ কৰে যে ব্ৰিক্ছ গোটৰ অন্যতম প্ৰতিষ্ঠাপক দেশ ভাৰতৰ লগতে বহুকেইখন দেশে প্ৰস্তাৱিত পাৰস্পৰিক মুদ্ৰাৰ বিষয়টো ইতিমধ্যে প্ৰত্যাখ্যান কৰিছে। এডভান্টেজ আছাম বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ সৈতে সংগতি ৰাখি অসম চৰকাৰে অহা 17 ফেব্ৰুৱাৰী দিনৰ 11:30 বজাত মহাকাশ আৰু ভূস্থানিক প্ৰযুক্তিৰ বিষয়ত এখন অনলাইন কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উদ্ভাৱক, গৱেষক, ছাত্ৰ ছাত্ৰী আৰু উদ্যোগীসকলক আহ্বান জনোৱা হৈছে। ইয়াৰ বাবে ইতিমধ্যে 10 ফেব্ৰুৱাৰীত অনলাইন পঞ্জীয়ন আৰম্ভ হৈছে আৰু 16 ফেব্ৰুৱাৰী পঞ্জীয়নৰ অন্তিম দিন। আগ্ৰহীসকলে এই অনলাইন কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ www.advantageassam.assam.gov.in ৱেবছাইটত গৈ পঞ্জীয়ন কৰিব পাৰিব। এই প্ৰতিযোগিতাত বিজয়ী প্ৰথম 3গৰাকী প্ৰতিযোগীক নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব। উত্তৰাখণ্ডত অনুষ্ঠিত 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহৰ আজি সামৰণি পৰিব। হলদ্বানীৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰকল্প চৌহদত আজি বিয়লি 2 বজাত এই সমাৰোহৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহৰ শেহতীয়া 6টা সংস্কৰণত এইবেলি 5ম বাৰৰ বাবে ছাৰ্ভিচেজে পদক তালিকাৰ শীৰ্ষস্থান অধিকাৰ কৰিবলৈ সমৰ্থ হৈছে। দলটোৱে কালিৰ দিনটোতেই বিভিন্ন প্ৰতিযোগিতাত 3টা সোণকে ধৰি মুঠ 9টা পদক অৰ্জন কৰে। ইয়াকে ধৰি শীৰ্ষস্থান অধিকাৰ কৰা ছাৰ্ভিচেজে প্ৰতিযোগিতাত 68টা সোণ, 26টা ৰূপ আৰু 27টা ব্ৰঞ্জৰ পদক লাভ কৰে। দ্বিতীয় স্থান অধিকাৰ কৰা মহাৰাষ্ট্ৰই 54টা সোণ, 71টা ৰূপ আৰু 73টা ব্ৰঞ্জৰ পদক আৰু তৃতীয় স্থানৰ হাৰিয়ানাই 48টা সোণ, 47টা ৰূপ আৰু 58টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়। উল্লেখযোগ্য যে আজি আয়োজিত ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহৰ সামৰণি অনুষ্ঠানত কেন্দ্ৰীয় গৃহ আৰু সমবায় দপ্তৰৰ মন্ত্ৰী অমিত শ্বাহে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানটিক আকৰ্ষণীয় তথা আড়ম্বৰপূৰ্ণ কৰি তোলাৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তোলা হৈছে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা 28 জানুৱাৰীত ডেৰাডুনৰ মহাৰাণা প্ৰতাপ ক্ৰীড়া মহাবিদ্যালয়ত এই সমাৰোহৰ আনুষ্ঠানিকভাৱে মুকলি কৰিছিল। আজি সামৰণি অনুষ্ঠানত কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়া, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, কেন্দ্ৰীয় পথ পৰিবহণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী অজয় তামতা আৰু ক্ৰীড়া আৰু যুৱ কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী নিখিল খাৰ্চে আৰু ভাৰতীয় অলিম্পিক সংস্থাৰ সভাপতি তথা সাংসদ পি টি উষাকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকিব। ISL ফুটবল প্ৰতিযোগিতাত আজি ভুৱনেশ্বৰত হ'বলগীয়া এখন খেলত ওড়িশা ফ্ৰণ্টিয়াৰ ক্লাব হায়দৰাবাদ ফ্ৰণ্টিয়াৰ ক্লাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে আলোচনাৰ পাছত কয় যে তেওঁলোকে দুয়োখন দেশৰ প্ৰগতি আৰু সমৃদ্ধি সুনিশ্চিত কৰাৰ বাবে কাম কৰি যাব। প্ৰধানমন্ত্ৰীৰ দুদিনীয়া আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ আজি সামৰণি পৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে অভিযান চলাই সকলো সন্ত্ৰাসবাদীক সম্পূৰ্ণৰূপে ধ্বংস কৰিবলৈ নৰেন্দ্ৰ মোদী চৰকাৰ সংকল্পবদ্ধ আৰু কিছু সময়ৰ পাছতে উত্তৰাখণ্ডত অনুষ্ঠিত 48 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আৰু ইয়াৰ লগে লগে আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।